আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত 298 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ 1 বজাত খিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আম্মসহায়ক গোটৰ 36,050 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰীয়ে বিয়লি ঢকুৱাখনাৰ মাতমৰাত আয়োজিত এটা অনুষ্ঠানত 148 কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া জলবায়ু স্থিতিস্থাপক ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বামুনি চাপৰিৰ পৰা টেকেলি ফুটালৈ এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব। তেওঁ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে 15 কোটি টকা ব্যয় সাপেক্ষ বাসুদেৱ থান নৰুৱা সত্ৰৰ বিকাশৰ প্ৰথম পৰ্যায় আৰু 90 কোটি টকা ব্যয় সাপেক্ষে ঢকুৱাখনাৰ মহকুমা অসামৰিক চিকিৎসালয়ক 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আৱাসিক গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। নিশা 8 বজাত মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ব্যয়েৰে লখিমপুৰত নিৰ্মিত 890খন আসনযুক্ত ডঃ ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বোকাখাট বিধানসভা সমষ্টিৰ অধীনৰ আম্মসহায়ক গোটৰ 27,166 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। মহিলা সবলীকৰণৰ বাবে চৰকাৰে অভূতপূৰ্ব প্ৰয়াস চলাইছে বুলিও তেওঁ উল্লেখ কৰে।
আজিলৈকে আমাৰ অসমত মহিলাসকলৰ উদ্দেশ্যে অকল মহিলাৰ একাউণ্টত টকা সোমাব, মহিলাসকলৰ উদ্দেশ্যে ইমান ডাঙৰ আঁচনি কেতিয়াও লোৱা হোৱা নাছিলে। প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ চৰকাৰে প্ৰথমবাৰৰ বাবে আমাৰ অসমৰ মহিলাসকলক উদ্দেশ্য কৰি ইমান ডাঙৰ আঁচনি হাতত লৈছে।
বোকাখাটত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যৰ 55টা সমষ্টিত আম্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰিছে। বিগত কেইবছৰমানত ৰাজ্যখনত কৃষি, উদ্যমিতা আৰু সমাজ কল্যাণকে ধৰি প্ৰতিটো খণ্ডত যথেষ্ট বিকাশ হৈছে আৰু বিকাশৰ এই গতি 10 বছৰলৈ অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে অঞ্চলটোত লোক নিৰ্মাণ বিভাগৰ অধীনত পথ আৰু গৃহ, জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 22টা প্ৰকল্প উদ্বোধন কৰে। জলসিঞ্চন বিভাগৰ অধীনত 77,55,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 18টা প্ৰকল্পৰো কালি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাড়াতীয়া হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে। ইপিনে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে কালি পুনৰ উচ্ছেদ চলোৱা হয়। তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামৰা ৰাজচক্ৰৰ অধীনৰ জামুকটল, আৰিমাৰিচৰ, গণেশটাপুচৰ, লাঠিমাৰিচৰৰ লগতে চিয়ালিচৰ, খুন্দিয়ালি, ভাটলি, গণ্টিপাৰ আৰু লহৈৰা দ্বীপচৰত কেইবাখনো বুলডোজাৰ ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্বাস্থ্যখণ্ডত কালি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 1,16,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ এই ভৱনটো 2টা LDR কক্ষ, পৰ্যবেক্ষণ কক্ষ, জৰুৰীকালীন ৱাৰ্ড, নাৰ্ছৰ বাবে জিৰণি কক্ষ আদিৰ সুবিধা থাকিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।